বাতৰি পঢ়িছোঁ পৰিস্মিতা দিহিঙীয়াই আৰু মোৰ সৈতে আছে ৰত্ন দাস। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীৰ্ষ সন্মিলন 2024 উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি হাৰিয়ানাৰ পানীপতৰ মহাৰাণা প্ৰতাপ উদ্যান শস্য বিশ্ববিদ্যালয়ৰ মূল প্ৰাংগণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভাৰতীয় জীৱন বীমা নিগমৰ বীমা সখী যোজনা মুকলি কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ৰাছিয়াৰ কালিনিনগ্ৰেডৰ যন্ত্ৰ বন্দৰত ভাৰতীয় নৌবাহিনীৰ নৱতম সংযোজন মিছাইল ফ্ৰিগেট INS টুছিল উদ্বোধন কৰিব। ওমানৰ মাস্কটত যোৱা নিশা অনুষ্ঠিত মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে বাংলাদেশক 13-1 গ'লৰ বিশাল ব্যৱধানত পৰাস্ত কৰে আৰু ভাৰতীয় বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু টানিছা ক্ৰাষ্টৰ যুটীয়ে কালি গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ 100 প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ খিতাপ দখল কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীৰ্ষ সন্মিলন 2024 মুকলি কৰিব। জয়পুৰ প্ৰদৰ্শনী আৰু কনভেনশ্যন কেন্দ্ৰত আয়োজন কৰা এই তিনিদিনীয়া সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধনী ভাষণ দিব। শ্ৰীমোদীয়ে লগতে এই সন্মিলনতে আয়োজন কৰা ৰাজস্থান গোলকীয় বাণিজ্য মেলাও উদ্বোধন কৰিব। সন্মিলনত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব। তদুপৰি 5,000ৰো অধিক ব্যৱসায় আৰু বাণিজ্য প্ৰতিনিধি, আগশাৰীৰ উদ্যোগপতি, কূটনীতিবিদ আৰু বিনিয়োগকাৰীসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। দেশৰ শীৰ্ষ ব্যৱসায়িক নেতাসকল ইতিমধ্যে জয়পুৰত উপস্থিত হৈছে। সন্মিলনৰ দ্বিতীয় দিনা প্ৰৱাসী ৰাজস্থানী সন্মিলনৰ আয়োজন কৰা হৈছে। 11 ডিচেম্বৰত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগী, নীতি নিৰ্ধাৰক তথা উদ্যোগ বিশেষজ্ঞসকলৰ অংশগ্ৰহণেৰে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ সন্মিলন অনুষ্ঠিত হ'ব। এই শীৰ্ষ সন্মিলনত অংশীদাৰ ৰাষ্ট্ৰ হিচাপে অংশগ্ৰহণ কৰিবলগীয়া 17খন দেশকে ধৰি মুঠ 32খন দেশে ভাগ ল'ব। এই অনুষ্ঠান সফল কৰি তোলাৰ বাবে ৰাজ্যখনত যোৱা কেইবামাহ ধৰি ব্যাপক আয়োজন কৰা হৈছে। এই সন্মিলনৰ উদ্দেশ্য হৈছে ৰাজস্থানৰ বিনিয়োগ আৰু উদ্যোগসমূহৰ প্ৰসাৰ তথা নিয়োগৰ সুযোগ সৃষ্টি কৰা। ইতিমধ্যে এই শীৰ্ষ সন্মিলনৰ পূৰ্বেই 30 লাখ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে। ৰাজস্থান চৰকাৰে অহা 5 বছৰত ৰাজ্যখনৰ অৰ্থনীতি $350 বিলিয়নলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ পানীপতৰ মহাৰাণা প্ৰতাপ উদ্যান শস্য বিশ্ববিদ্যালয়ৰ মূল প্ৰাংগণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভাৰতীয় জীৱন বীমা নিগমৰ বীমা সখী যোজনা মুকলি কৰিব। উল্লেখযোগ্য যে 18-70 বছৰ বয়সৰ দশম শ্ৰেণী উত্তীৰ্ণ মহিলাসকলৰ সবলীকৰণৰ বাবে ভাৰতীয় জীৱন বীমা নিগমে এই বীমা সখী যোজনা মুকলি কৰিছে। এই যোজনাৰ অধীনত মহিলাসকলৰ মাজত বিত্তীয় সাক্ষৰতা আৰু বীমা সজাগতা সৃষ্টি কৰাৰ লগতে তেওঁলোকক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্ণালৰ মহাৰাণা প্ৰতাপ উদ্যান শস্য বিশ্ববিদ্যালয়ৰ মূল প্ৰাংগণৰ আধাৰশিলা স্থাপন কৰিব। 700 কোটিৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বিশ্ববিদ্যালয়খনত মূল ভৱনকে ধৰি 6টা আঞ্চলিক গৱেষণা কেন্দ্ৰ থাকিব। তদুপৰি স্নাতক আৰু স্নাতকোত্তৰ অধ্যয়নৰ বাবে এখন উদ্যান শস্য মহাবিদ্যালয় আৰু 10টা উদ্যান শস্য শাখা সামৰি 5খন বিদ্যালয় থাকিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ৰাছিয়াৰ কালিনিনগ্ৰেডৰ যন্ত্ৰ বন্দৰত ভাৰতীয় নৌবাহিনীৰ নৱতম সংযোজন মিছাইল ফ্ৰিগেট INS টুছিল উদ্বোধন কৰিব। অনুষ্ঠানত নৌসেনাৰ মুৰববী এডমিৰেল দিনেশ কে ত্ৰিপাঠী উপস্থিত থাকিব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী কালি তিনিদিনীয়া ৰাছিয়া ভ্ৰমণসূচীৰে মস্কোত উপস্থিত হয়। শ্ৰীসিঙে কাইলৈ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলোচভৰ সৈতে মস্কোত যুটীয়াভাৱে সামৰিক আৰু সামৰিক প্ৰযুক্তি সহযোগিতা সম্বন্ধীয় 21 সংখ্যক ভাৰত ৰাছিয়া আন্তঃচৰকাৰ আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। মন্ত্ৰী দুগৰাকীয়ে সামৰিক আৰু ঔদ্যোগিক সহযোগিতাৰ ক্ষেত্ৰত দেশ দুখনৰ মাজত থকা বহুমুখী সম্পৰ্কৰ পৰ্যালোচনা কৰিব। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত সমসাময়িক আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ সন্দৰ্ভতো মত বিনিময় কৰিব। শ্ৰীসিঙে দ্বিতীয় বিশ্বযুদ্ধত শ্বহীদ হোৱা ছোভিয়েট সৈনিকসকলৰ সন্মানাৰ্থে মস্কোত থকা স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তেওঁ লগতে মস্কোত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 289.9 মিটাৰ, DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত AIR নিউজ GHY আৰু ইনষ্টাগ্ৰামত AIR নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। পৰৱৰ্তী বাতৰি শুনক ৰত্ন দাসৰ পৰা।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰত আৰু নৰৱেৰ মাজত ষ্টাৰ্টআপ হেতু মুকলি কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। দুয়োখন দেশে ব্যৱসায়িক সম্পৰ্ক শক্তিশালী কৰাৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত তেওঁ এই প্ৰস্তাৱ আগবঢ়ায়। শ্ৰীগোৱেলে উভয় দেশৰ মাজত দ্বিপাক্ষিক ব্যৱসায় আৰু বিনিয়োগ বৃদ্ধিৰ উদ্দেশ্যে সংশ্লিষ্ট মন্ত্ৰালয়সমূহৰ সৈতে সহযোগিতাৰে এই ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহ সমূহীয়াভাৱে দূৰ কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিছে। ভাৰতীয় উদ্যোগ মহাসংঘ CII উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যিক প্ৰসাৰ বিভাগৰ উদ্যোগত মুম্বাইত আয়োজন কৰা ভাৰত নৰৱেৰ ব্যৱসায়িক মঞ্চত ভাষণ দি তেওঁ এইদৰে কয়। শ্ৰীগোৱেলে ভাৰতক বিশ্বৰ বিনিয়োগৰ এক আকৰ্ষণীয় কেন্দ্ৰ হিচাপে অভিহিত কৰে আৰু নৰৱেৰ কোম্পানীসমূহক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ লাভ উঠাবলৈ ভাৰতত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত বায়ুৰ গুণাগুণ অতি নিম্ন পৰ্যায়লৈ অৱদমিত হৈছে। কালি সন্ধিয়া 8 বজা পৰ্যন্ত দেশৰ ৰাজধানীত বায়ুৰ গুণাগুণ সূচ্যাংক আছিল 315। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ সূত্ৰ অনুসৰি দিল্লীৰ কেতবোৰ অঞ্চলত বায়ুৰ গুণাগুণ সূচ্যাংকই 300ৰ স্তৰ পাৰ কৰিছে। সূত্ৰ অনুসৰি দিল্লীৰ চাদিপুৰ ষ্টেচনত বায়ুৰ গুণাগুণ সূচ্যাংক 390 হোৱাৰ বিপৰীতে আনন্দ বিহাৰ অঞ্চলত এই সূচ্যাংক আছিল 380। একেদৰে জাহাংগীৰপুৰীত 361, দ্বাৰকা ছেক্টৰত 315, পাঞ্জাৱীবাগত 315 আৰু আলিপুৰ অঞ্চলত এই সূচ্যাংক আছিল 327। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা দুদিন ধৰি নিশা আৰু পুৱাৰ ভাগত ৰাজধানী আৰু কাষৰীয়া NCR অঞ্চলসমূহ ধোঁৱা আৰু পাতলীয়া কুঁৱলীয়ে আৱৰি ৰাখিব বুলি আগলি বতৰা প্ৰকাশ কৰিছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত যক্ষ্মা মুক্ত ভাৰত সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ যক্ষ্মা বিভাগৰ DDG অধ্যাপক উৰ্বশী বি সিং আৰু অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ পালমনেৰী চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ বিজয় হাদ্দাৰ সৈতে হোৱা এটা বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 011-2331-4444 ফোন নম্বৰত যোগাযোগ কৰি সমল ব্যক্তিদ্বয়ক যক্ষ্মা ৰোগৰ চিনাক্তকৰণ আৰু ইয়াৰ চিকিৎসা সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে লগতে হোৱাটছআপ যোগে 92890-94044 নম্বৰলৈ প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব অথবা #AskAIR যোগে সামাজিক মাধ্যম X-ত প্ৰশ্ন সুধিব পাৰিব। আকাশবাণীৰ FM গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহৰ যোগেদি এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। শ্ৰোতাসকলে আমাৰ ৱেবছাইট newsonair.co.in আৰু ইউটিউব চেনেল newsonair অফিচিয়েল যোগেও এই অনুষ্ঠান শুনিবলৈ পাব। ওমানৰ মাস্কটত যোৱা নিশা অনুষ্ঠিত মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে বাংলাদেশক 13-1 বিশাল ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ মুমতাজ খানে 4টা আৰু কণিকা শিৱাছ আৰু দীপিকাই 3টা গ'ল দিয়ে। ভাৰতে উন্নত কৌশল প্ৰদৰ্শনেৰে বাংলাদেশৰ ৰক্ষণ ব্যৱস্থাক বিবুধিত পেলোৱা দেখা গৈছে। উপ অধিনায়ক সাক্ষী ৰাণা, মনীষা আৰু বিউটি দুদুঙেও সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। ভাৰতীয় বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু তানিষা ক্ৰাষ্টৰ যুটীয়ে কালি গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ 100 প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ খিতাপ দখল কৰে। যুটীটোৱে কেৱল 43 মিনিটতে চীনৰ প্ৰতিদ্বন্দ্বী লি হুৱা ঝো আৰু ৱাং জি মেঙক 21-18-21-12 পোনপটীয়া গেমত পৰাস্ত কৰে। পেৰিছ অলিম্পিকত দেখুওৱা বেয়া প্ৰদৰ্শনৰ পাছত এই বিজয়েৰে ভাৰতীয় যুটীটোৱে শক্তিশালী প্ৰত্যাৱৰ্তন কৰিলে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰৰ ৰাইজিংছ ৰাজস্থান বিশ্ব বিনিয়োগ শীৰ্ষ সন্মিলন 2024 উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি হাৰিয়ানাৰ পানীপতৰ মহাৰাণা প্ৰতাপ উদ্যান শস্য বিশ্ববিদ্যালয়ৰ মূল প্ৰাংগণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভাৰতীয় জীৱন বীমা নিগম সখী যোজনা মুকলি কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ৰাছিয়াৰ কালিনিন গ্ৰেডৰ যন্ত্ৰ বন্দৰত ভাৰতীয় নৌবাহিনীৰ নৱতম সংযোজন মিছাইল ফ্ৰিগেট INS টিশিল উদ্বোধন কৰিব। ওমানৰ মাস্কটত যোৱা নিশা অনুষ্ঠিত মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে বাংলাদেশক 13-1 বিশাল ব্যৱধানত পৰাস্ত কৰে আৰু ভাৰতীয় বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু তানিষা ক্ৰাষ্টৰ যুটীয়ে কালি গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ 100 প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ খিতাপ দখল কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।